এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল বিলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই ধুৱাই বছৰটোলৈ গৌধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰঙালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জনাইছে। কাইলৈ মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱানখন আগবঢ়াই পৰস্পৰক বিহুৰ ওলগ যাচিব। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যজুৰি ঢোল পেঁপা গগনাৰ মাতত নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলতো বিহু হুঁচৰিৰ আখৰা সম্পূৰ্ণ হৈছে। ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। বিভিন্ন বিহু সমিতিয়ে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এইবাৰ এটা দিন সুধাকণ্ঠৰ নামত উৎসৰ্গা কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদিব। 1952 চনতে প্ৰতিষ্ঠা হোৱা লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে এইবেলি মহাৰজা জয়ন্তী পালন কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এইবাৰ এটা দিন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব বুলি বিহু সন্মিলনীৰ উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। ধেমাজি জিলাৰ গ্ৰামাঞ্চলৰ লগতে নীলক আটকাই নাহৰণি গাঁৱৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি আজি পুৱাতে হাতে হাতে মাখিয়তী, দীঘলতী আৰু লাও বেঙেনা খুৱাই গৰু বিহু পালন কৰিছে। চৰাইদেউ জিলাতো বিহু উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষকসকলে গৰু বিহুৰ দিনা গৰু গা ধুৱাই নতুন পঘা দিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মাজুলী জিলাতো বিহু উপলক্ষে ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয়।
আজি গৰু বিহু অসমীয়া কৃষক ৰাইজে উলহ মালহেৰে পালন কৰিছে। গৰু বিহু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে মাজুলীৰ কৃষক ৰাইজে পালন কৰিছে গৰু বিহু। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে পুৱা দীঘলতি পাতেৰে কোবাই গোহালিৰ গৰুসমূহ নৈ ঘাটলৈ নি নোৱাই ধুৱাই লাও, বেঙেনা, কেৰেলা, থেকেৰা আদি খুৱাই গৰুকেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰিছে। সন্ধ্যা মাখিয়তীৰ পাতেৰে কোবাই ঘৰলৈ আনি ন পঘাৰে বান্ধিব গৰু। কৃষি প্ৰধান অসমীয়া সমাজত গোধনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবেই সহাজীৱী অসমীয়াই চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা এই গৰু বিহু পালন কৰি আহিছে।
নুনমাটি বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলনীয়েও বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে এইবাৰ বিহুৰ অনুষ্ঠান বাতিল কৰিছে। বৰাক উপত্যকাৰ তিনিখন জিলাত আজি চ'ত সংক্ৰান্তি উপলক্ষে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। বছৰৰ অন্তিম দিন হিচাপে আজি পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ বাবে বিভিন্ন অনুষ্ঠান আৰু উৎসৱৰ আয়োজন কৰা হৈছে। আজিৰ এই বিশেষ দিনটোতেই জনসাধাৰণে পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰি বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনক আপ্যায়ন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি চৰক পূজা উপলক্ষে মেলাৰো আয়োজন কৰা হৈছে। সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতীয় সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 136 সংখ্যক জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নতুন দিল্লীৰ সংসদ ভৱন চৌহদত ডঃ বি আৰ আম্বেদকাৰলৈ শ্ৰদ্ধা তৰ্পণৰ উদ্দেশ্যে আজি পুৱা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। 1891 চনৰ 14 এপ্ৰিলত মধ্যপ্ৰদেশত জন্মগ্ৰহণ কৰা ডঃ বি আৰ আম্বেদকাৰে তেওঁৰ সমগ্ৰ জীৱন সামাজিক অসমতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে মহিলা, শ্ৰমিক তথা উপান্ত শ্ৰেণীৰ লোকসকলক সমান অধিকাৰ প্ৰদানৰ উদ্দেশ্যে উৎসৰ্গা কৰে। 1990 চনত তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। অধ্যাপক ৰমেশ চন্দ্ৰ ভৰদ্বাজ আৰু প্ৰয়াত কৰেন্দ্ৰ বসুমতাৰীলৈ 2026 বৰ্ষৰ অষ্টম গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা আগবঢ়োৱা হৈছে। অহা 18 এপ্ৰিলত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত তেওঁলোকক এই বঁটা প্ৰদান কৰা হ'ব। শিক্ষা আৰু সমাজ সেৱাকে ধৰি কেইবাটাও বিষয়ত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে কালীচৰণ ব্ৰহ্ম ন্যাসে এই বঁটা প্ৰদান কৰি আহিছে। বঁটাপ্ৰাপক অধ্যাপক ভৰদ্বাজ ভাৰতীয় দৰ্শনৰ পণ্ডিত আৰু 3 দশকৰো অধিক কাল দিল্লী বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক অভিজ্ঞতাৰে পৰিপুষ্ট। তেওঁ মহৰ্ষি বাল্মীকি সংস্কৃত বিশ্ববিদ্যালয়ৰ প্ৰথমে সংস্কৃত বিষয়ৰ মুৰব্বী আৰু পাছলৈ উপাচাৰ্য হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। ইপিনে প্ৰয়াত কৰেন্দ্ৰ বসুমতাৰীক সামাজিক ৰাজনৈতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। 1983 চনৰ পৰা 1986 চনলৈ তেওঁ সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিব।